Yes.
ও বট্টা
কোন
বট্টা? মই এই বন্দুক বন্দুক আহিলে নহয়।
এই এইটো তেরন।
হয় হয়
তেরন, এইটো তেরনে মোক ফোন কৰিছিল, হয় নে নাই?
হয় হয় বট্টা বন্দুক আহিলে নহয়।
ফটো দেখুৱা,
ফটো
দেখুৱা, লেজাৰ থাকিব লাগিব কেলা। ডেলিভাৰী ক'ত ল'ম ক, পল্টন বজাৰ থানাৰ আগত ল'ম। পল্টন বজাৰ থানাৰ আগত ডেলিভাৰী ল'ম। তয়ো মই তোক ক'ত দিম, মই মপেড লৈ যাম, কাকো নকওঁ, কোনেও নাজানে, তাৰ আগতে মই পকেটত ল'ম, তাৰপৰা মই আহিম, এনেকুৱা দম আছে মোৰ। তই ক তোক কিমান লাগে? লেজাৰ আছে নাই?
লেজাৰ
নাই, নাইট ভিজন, নাইট ভিজন এইবিলাক মিছা। লেজাৰ শুন, মই শুহতীয়া, গতিকে শুহতীয়া বুঢ়া আঙুলিটো মই লেজাৰত টিপিম আৰু তলত হেৰি আঙুলি দি ট্ৰিগাৰ টিপিম। বুঢ়া আঙুলিত তোৰ লক থাকিব লাগিব আৰু লেজাৰৰ বাটনটো থাকিব লাগিব। ফটোটো দেখিছ নাই? ফটো দেখ, 50,000 ৰুপিজ কেচ। নাই মোৰ সেইবিলাক নালাগে, মোক মোক নাইট ভিজন নালাগে, মোক জাষ্ট লেজাৰটো লাগে। গ্ৰীণ লেজাৰ, ৰেড লেজাৰ, গ্ৰীণ লেজাৰ হ'লে ভাল, গ্ৰীণ লেজাৰ হ'লে 1,000 টকা এক্সট্ৰা, গ্ৰীণ লেজাৰ। নাই ৰেড কালাৰ নালাগে, গ্ৰীণ লেজাৰ লাগিব। আৰু মই তোক মডেলটো কৈছো নহয়, এইটো ৰিভলভাৰ, ইটছ নট এ পিষ্টল, ৰিভলভাৰ। কেচিং মোৰ লগত, কেচিংটো মোৰ লগত থাকিব, গুলিটো যাব ফুটিব কাৰোবাৰ মূৰত, অ'কে? মইতো অকল কপালৰ মাজত দুটা চেলাৰীৰ মাজত ফাটা ফুৰাম, কিন্তু কেচিং মোৰ লগত থাকিব, নুগুলিয়াও। তাৰ মৌচে ছিঙিম বুলি কৈছো, তাৰ অকল মৌচ ছিঙিম, মোক গুলিয়াব লগা আছে নহয় বহুততে, আছেনে নাই? অঁ আহিছে, ছিংগাপুৰৰ পৰা আহিছে, আহিছে। আৰু মোৰ ৱেবছাইট কমপ্লিটলি হেৰি চাই আছে, এইটো কি কি কয়, জাৰ্মানী, ফিনলেণ্ড, জাৰ্মানী, ফিনলেণ্ড, এমষ্টাৰডাম, এই আছে গোটেই সোপা, অল ৱেষ্টাৰ্ণ ইউৰোপিয়ান কাণ্ট্ৰি। ইণ্টাৰনেট কাটি দিলে কিন্তু ব্লাষ্ট পালে নহয়, মই যে গম পালোঁ, তাতে মিছা কথা কৈছে, মিছা কথা, মিছা কথা কৈছে, মিছা কথা, মিছা কথা, মিছা কথা ক'লে, মিছা কথা ক'লে লাজ লাগি যায়। আরে যেতিয়া মই ক'লোতো মেচিন লগা, মেচিন লগালে ই মেচিন লগাব নোৱাৰে, মিছা কথা, মিছা কথা কৈছে, মিছা কথা ক'লে লাজ লাগি যায়, একেবাৰে লাজ লাগি যায়। তেৰণ, ৰ এইটোৰ নাম কি আছিলে, তেৰণ নাম নাই, দাম ঠিক কৰ, ফটো পঠা মোক, ইমেইলত পঠা, ইমেইলত, ইমেইল ইজ চিকিউৰ, এভৰিথিং ইজ চিকিউৰ, ন' বডি ন'জ নাথিং, এই দেৰ ইজ নাথিং টু হাইড, মই বঢ়িয়াকে ইয়াত এখন, দেৰ ইজ নাথিং টু হাইড, মই 5 মিনিটত মই এখন হেৰি উলিয়াই ল'ম মোৰ, এইটো কি কয়, মই মই এটা ফোন কল কৰিম আৰু 5 মিনিটৰ ভিতৰত মোৰ ৰিভলভাৰ লাইচেঞ্চ উলিয়াই ল'ম। মই লাইচেঞ্চ নোলো, তাহাঁতক তাহাঁতক কৈহে ল'ম, মই ভাবিছো নেকি মই নোকোৱাকৈ ল'ম বুলি? অতুলৰ কথা বাদ দে, অতুলৰ কথা পাতা নাই, এতিয়া ৰিভলভাৰৰ কথা পাতি আছো, অতুলৰ কথা কিয় পাতি আছো, অতুলৰ কথা পাতা নাই এতিয়া, গেলা এতিয়া ৰিভলভাৰৰ কথা পাতিছো, মোক ৰিভলভাৰৰ কথা ক, তই নিজে নাহ, তই এটা কাম কৰিবি, মোৰ হেৰি তলত পেলাই থৈ যাবি, শিৱ মন্দিৰৰ শিৱৰ ওচৰত পেলাই থৈ যাবি, হ'ব দে, চব মোৰ ৰেকৰ্ড হৈ থাকে, মুকৰাম ইংলেণ্ড। আৰু কণ্টেক্ট নকৰিবি, মই গান চান খাওঁ, এতিয়া ভাত বনাব যাওঁ, মই পাস্তা বনাই আছো আজি। তহঁতে হেৰি কৰ, চব ৰেডি হোৱাৰ পিছত মই বঢ়িয়াকৈ এখন লাইচেঞ্চ এখন হেৰিৰ পৰা পল্টন বজাৰ থানাৰ পৰা উলিয়াম, তাৰ সন্মুখতে ডেলিভাৰী লৈ ল'ম। মোক খবৰ নুসুধিবি, মোক খবৰ ৰবৰ। তহঁতে ইউ এছ ট্ৰেজাৰী চা, একেলা ইউ এছ ট্ৰেজাৰী 10-year note Desperado, why don't you come to your senses? আরে তাই সাইটাক সাইটা মই ফোন এক্সাক্ট টাইম মই নকও, তই সাইটা কোন মুহূর্তত যায় তহঁতে গম পাইছিলি না? আঠ নৱেম্বৰৰ দিনা তহঁতে গম পাইছিলে 2016 চনৰ 8 নৱেম্বৰৰ দিনা কিবা এটা হব গৈ আছে বুলি? আধা ঘণ্টা আগতে গম পাইছিলিনে যে 500 টকীয়া আৰু 1000 টকীয়া আৰু 500 টকীয়া নোট বন্ধ হৈ যাব বুলি গম পাইছিলিনে? তহঁতে গম নাপাও, মই গম পাওঁ। মই মোৰ নৌচনটো আছিলে, নৌচন NOTIO নৌচন মানে ষষ্ঠ ইন্দ্ৰিয়, মই গম পাইছিলো যে এইটো হবলৈ গৈ আছে আৰু এক্সেক্টলি হৈছে। সেই সময়ত মই জেলত আছিলো, সেই সময়ত মই 19 ছেপ্টেম্বৰৰ দিনা জেলত গৈছো আৰু মাৰ্চ মাহত ওলাইছো, বুজিছা? ছেপ্টেম্বৰ পৰা মাৰ্চ মাহত মই জেলত আছিলো। যে মই তেতিয়া কৈছো তহঁতৰ এইটো যিটো হবলৈ গৈ আছে ন, এইটো 500 টকীয়া 1000 টকীয়া যিটো ঘপলা হৈছিলে ন 2016 চনত, তাক 50 লাখ গুণ মাল্টিপ্লাই কৰি দে, মাল্টিপ্লাই এইটো হবলৈ গৈ আছে। একেলা ৰাস্তাত কাটা মাৰা চলিব, কাটা মাৰা, ইটোৱে সিটোক কাটিব, তাতে কোনো পুলিচ নাই, কোনো মিলিটাৰী নাই, একেবাৰে মিলিটাৰী বাহিৰত যে মিলিটাৰীবিলাক যে আছে নহয় সেইবিলাক চব বুঢ়া বিস্তৰ ভাঙি ঘৰলৈ গুচি আহিব, এনেকুৱা উৎপাত চলিব। তাতে ক'ব যে আমাৰ ঘৰতে আমাৰ গাঁৱৰ উৎপাত হৈছে, মিলিটেৰীয়ে নিজৰ কেণ্টনমেণ্ট এৰি ঘৰলৈ গুচি আহিব। তই একো কৰিব নোৱাৰ, এইটো মই কৰি আছো, তহঁতে আৰামত বহি, তহঁতে নিজে সনাতনী হ, সনাতনী টানা টানি কৰা বাদ দে, টানা টানি কৰা বাদ দে, আৰামত থাক। বগা মইতো মই মাৰিম, তহঁতৰ মৰাৰ দৰকাৰ নাই ন, মই মাৰিম, এইটো এইটো মোৰ কাম। তহঁতে নিজে খালি টানা টানি হোৱা বাদ দে, দাদাগিৰি কৰা বাদ দে, নিজৰ মতে আত্মনাম আত্মনাম তুষ্টা হৈ যায়, নিজৰ ভিতৰতে নিজে খুচ হৈ থাক। মই যিটো অৰ্ডাৰ দিছো এইটো দিব লাগিব, আৰু যদি দিব নোৱাৰ ডিল কেঞ্চেল, বাদ দে, ফৰগেট ইট, আই এম ডান, অলৰাইট, বাই।